গীতমালা ১৮ অধ্যায় প্ৰধান বাদ্যকৰ নিমিত্তে জিহুৱাৰ দাস ডায়ুদৰ ৰচিত গীত। জিহুৱাই যেতিয়া ডায়ুদক ৰজা কৰিলে আৰু চৌলকে আদি কৰি তেওঁৰ সকলো শত্ৰুৰ হাতৰ পৰা উদ্ধাৰ কৰিলে, তেতিয়া তেওঁ জিহুৱাৰ উদ্দেশ্যে এই গীত গাইছিল। হে জিহুৱা, তুমিয়েই মোৰ বল, মই তোমাক অতি প্ৰীতি কৰোঁ। জিহুৱাই মোৰ শিলা, মোৰ আশ্ৰয়ৰ কোঠ আৰু মোৰ উদ্ধাৰকৰ্তা। তেওঁ মোৰ ঈশ্বৰ, মোৰ দুৰ্গ, মই তেওঁতেই আশ্ৰয় লৈছো। তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং, মোৰ উচ্চ আশ্ৰয়স্থান। জিহুৱাৰ প্ৰশংসাৰ যোগ্য, মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ। তাতে মোৰ শত্ৰুবোৰৰ হাতৰ পৰা মই উদ্ধাৰ পাওঁ। মৃত্যু জৰীত মই বান খাই পৰিছিলোঁ, পৰকালৰ ধ্বংসৰ সোঁতত মই জৰ্জৰিত হৈছিলোঁ। চিউলৰ জৰিয়ে মোক মেৰাই ধৰিছিল, মোৰ বাবে মৃত্যুৰ ফান পতা হৈছিল। সংকটৰ কালত মই জিহুৱাক মাতিলোঁ, সহায় বিচাৰি মোৰ ঈশ্বৰৰ ওচৰত কাটৰুক্তি জনালোঁ। তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে, মোৰ কাটৰুক্তি তেওঁৰ ওচৰলৈ গ'ল আৰু তেওঁৰ কাণত পৰিল। তেতিয়া পৃথিৱী কঁপি উঠিল, জোকাৰ খাবলৈ ধৰিলে, পৰ্বতৰ ভিত্তি মূলবোৰ জোকাৰণিত কঁপি উঠিল, কিয়নো তেওঁ ক্ৰোধত সেইবোৰ কঁপি উঠিল। তেওঁৰ নাকৰ পৰা ধোঁৱা ওলাই ওপৰলৈ উঠিল, তেওঁ মুখৰ পৰা গ্ৰাসকাৰী জুই ওলাই আহিল, তেওঁ মুখৰ জুইৰ পৰা আঙঠা ওলাই জ্বলি থাকিল। তেতিয়া তেওঁ আকাশমণ্ডল মুকলি কৰি তললৈ নামি আহিল, তেওঁ ভৰিৰ তলত আছিল ঘন কলা মেঘ। তেওঁ কৰোবত উঠি উৰি আহিল, বায়ুৰূপ ডেউকাত উঠি শীঘ্ৰে উৰি আহিল। তেওঁ অন্ধকাৰেৰে নিজকে চাৰিওফালে ঢাকি ৰাখিলে, চাৰিওফালে থকা আকাশৰ ঘন কলা বৰষুণৰ মেঘবোৰক তেওঁ তম্বুৰূপে স্থাপন কৰিলে। তেওঁৰ সন্মুখৰ দীপ্তিময় উপস্থিতিৰ পৰা কলা মেঘবোৰ ভেদ কৰি শিলাবৃষ্টি আৰু জ্বলি থকা আঙঠা পৰিবলৈ ধৰিলে। জিহুৱাই নিজেও আকাশত গৰ্জন কৰিলে, সৰ্বোপৰি জনাৰ মাত শুনা গ'ল। তেওঁ কাঁড় মাৰি শত্ৰুবোৰক থানবান কৰিলে আৰু বৰ্জ্য বৰষুণৰ দ্বাৰা তেওঁলোকক ব্যাকুল কৰিলে। হে জিহুৱা, তোমাৰ ধমক আৰু তোমাৰ নাকৰ নিশ্বাসৰ প্ৰভাৱত সাগৰৰ তলি দেখা গ'ল, পৃথিৱী মূলবোৰ অনাবৃত হ'ল। তেওঁ ওপৰৰ পৰা হাত আগুৱাই মোক ধৰিলে, মহাজলসমূহৰ পৰা মোক তুলি আনিলে, মোৰ শক্তিশালী শত্ৰুবোৰৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে। যিসকলে মোক ঘৃণা কৰে তেওঁলোকৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিলে, তেওঁলোক মোতকৈ অতিশয় শক্তিশালী আছিল। বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল, কিন্তু জিহুৱাই মোক ধৰি ৰাখিলে, তেওঁ মোক এক বহল ঠাইলৈ উলিয়াই আনিলে, তেওঁ মোক উদ্ধাৰ কৰিলে, কাৰণ তেওঁ মোৰ ওপৰত সন্তুষ্ট আছিল। জিহুৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে, মোৰ হাতৰ শুদ্ধ কাৰ্য অনুসাৰে মোক ফল দিলে, কিয়নো মই জিহুৱাৰ পথতে চলিলোঁ, কুকৰ্ম কৰি মই মোৰ ঈশ্বৰক নেৰিলোঁ। তেওঁৰ সকলো ব্যৱস্থা মোৰ সন্মুখত আছে, মই তেওঁৰ বিধিবোৰ মোৰ পৰা দূৰ কৰা নাই। তেওঁৰ দৃষ্টিত মই সিদ্ধ আছিলোঁ, পাপ অপৰাধৰ পৰা মই নিজকে আঁতৰাই ৰাখিলোঁ। এইকাৰণে জিহুৱাই মোৰ ধাৰ্মিকতা অনুসাৰে, তেওঁৰ দৃষ্টিত মোৰ হাতৰ সূচী কাৰ্য অনুসাৰে মোক পুৰস্কাৰ দিলে। হে জিহুৱা, তুমি বিশ্বস্তজনৰ সৈতে বিশ্বস্ত ব্যৱহাৰ কৰা, নিদোষীজনৰ সৈতে নিদোষৰ ব্যৱহাৰ কৰা। তুমি সুচী লোকৰ সৈতে সুচী ব্যৱহাৰ কৰা, কুটিল লোকলৈ নিষ্ঠুৰ ব্যৱহাৰ কৰা, কাৰণ তুমি দোষীসকলক ৰক্ষা কৰা, কিন্তু গৰ্বী চকুক তললৈ নমাই আনা, কিয়নো মোৰ জীৱন প্ৰদীপ তুমিয়েই জ্বলাই ৰাখা। হে মোৰ ঈশ্বৰ জিহুৱা, মোৰ অন্ধকাৰক পোহৰ কৰি দিয়া, তোমাৰ সহায়তে মই সৈন্য দলৰ ওপৰত জঁপিয়াই পৰিব পাৰোঁ। মোৰ ঈশ্বৰৰ সহায়ত মই জাপ মাৰি নগৰৰ গড় পাৰ হ'ব পাৰোঁ। ঈশ্বৰৰ পথ হ'লে সিদ্ধ, জিহুৱাৰ বাক্য নিভাজ বুলি প্ৰমাণিত, তেওঁৰ আশ্ৰয় লোৱা লোকসকলৰ ঢাল। জিহুৱাৰ বাহিৰে কোন ঈশ্বৰ আছে? আমাৰ ঈশ্বৰৰ বাহিৰে কোন আশ্ৰয় শিলা আছে? ঈশ্বৰে শক্তিৰে সৈতে মোৰ কঁকালত টঙালি বান্ধে, তেওঁ মোৰ পথ নিষ্কণ্ঠক কৰে, মোৰ ভৰি হৰিণীৰ ঠেঙৰ সদৃশ্য বেগী কৰে, ওখ ওখ ঠাইত তেওঁ মোক নিৰাপদে ৰাখে, তেওঁ মোৰ হাতক ৰণ কৰিবলৈ শিকায়, তাতে মোৰ বাহুৱে পিতলৰ ধনুকো ভিৰাব পাৰে। তুমি তোমাৰ পৰিত্ৰাণৰ ঢাল মোক দিলা, তোমাৰ সোঁহাতে মোক ধৰি ৰাখিছে, তোমাৰ সাহায্যৰ কোমলতাই মোক মহান কৰিছে। তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা, তাতে মোৰ ভৰি পিছলি নগ'ল, মোৰ শত্ৰুবোৰৰ পাছত খেদি গৈ মই তেওঁলোকক ধৰিলোঁ, তেওঁলোক বিনষ্ট নোহোৱাৰ পৰ্যন্ত মই উলটি নাহিলোঁ, মই তেওঁলোকক এনেকৈ আঘাত কৰিলোঁ যাতে তেওঁলোক পুনৰ উঠিব নোৱাৰে, তেওঁলোক মোৰ ভৰিৰ তলত পতিত হ'ল। তুমিয়ে মোৰ কঁকালত যুদ্ধ কৰিবলৈ বলৰূপ কটি বন্ধন দিলা, তুমি মোৰ বিৰুদ্ধে উঠাবোৰক মোৰ তলতীয়া কৰিলা, তুমি মোৰ শত্ৰুবোৰক মোৰ পৰা পিঠি দি পলাবলৈ দিলা, যিসকলে মোক ঘিণ কৰিছিল মই তেওঁলোকক সংহাৰ কৰিলোঁ। তেওঁলোকে সহায়ৰ বাবে কাটৰুক্তি কৰিলে, কিন্তু তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাছিল, তেওঁলোকে জিহুৱাৰ আগত চিঞৰিলে কিন্তু তেওঁ উত্তৰ নিদিলে, মই তেওঁলোকক গুৰি কৰি মাৰিলোঁ, বতাহত উৰি যোৱা ধূলিৰ নিচিনা কৰিলোঁ, বাটৰ বোকা মাটিৰ দৰে তেওঁলোকক পেলাই দিলোঁ, লোকসকলৰ বিদ্ৰোহৰ পৰা তুমি মোক ৰক্ষা কৰিলা, তুমি মোক আন জাতিবোৰৰ অধিপতি পাতিলা, মই যিসকলক চিনি নাপাওঁ তেওঁলোকো মোৰ অধীন হ'ল, মোৰ কথা শুনা মাত্ৰকে তেওঁলোকে মোৰ বৈশ্যতা স্বীকাৰ কৰিলে, বিৰোধী মনোভাৱ লৈ বিদেশীসকলো মোৰ বশীভূত হ'ল, বিদেশীসকল নিৰাশ হ'ল, তেওঁলোকে কঁপি কঁপি দুৰ্গৰ পৰা ওলাই আহিল, জিহুৱা জীৱিত মোৰ আশ্ৰয় শিলাৰ প্ৰশংসা হওক, মোৰ পৰিত্ৰাণৰ ঈশ্বৰ গৌৰাম্বিত হওক, তেওঁৱে আন জাতিবোৰক মোৰ অধীন কৰি বশীভূত কৰিলে, তেওঁ মোৰ পক্ষ হৈ তেওঁলোকে পাবলগীয়া প্ৰতিকাৰ সাধিলে, মই মোৰ শত্ৰুবোৰৰ হাতৰ পৰা ৰক্ষা পালোঁ, অৱশ্যেই মোৰ বিৰুদ্ধে উঠাবোৰৰ ওপৰত তুমি মোক তুলি ধৰিলা, উপদ্ৰৱকাৰী লোকৰ পৰাও তুমি মোক উদ্ধাৰ কৰিলা, হে জিহুৱা, সেয়ে আন জাতিবোৰৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম, তোমাৰ নামৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম। জিহুৱাই নিজে স্থাপন কৰা ৰজাক মহা জয় দান কৰে, নিজৰ অভিষিক্তজনৰ পতি ডায়ুদ আৰু তেওঁৰ বংশধৰসকললৈ তেওঁ চিৰকাললৈকে তেওঁৰ অসীম প্ৰেম দেখুৱায়।